এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল অসমৰ হেঁপাহৰ ভোগালী বিহু আজি উৰুকা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ উদ্দীপনাৰে উৰুকাৰ আয়োজন বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ আজি পুৱা দেহাৱসান কাছাৰ আৰু শ্ৰীভূমি জিলাত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ আৰু গুৱাহাটী 2026 বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী আদৰৰ বাবে বিশেষ অনুষ্ঠান। এতিয়া শুনক বিতং বাতৰি। অসমৰ বাপতি হাঁহোন ভোগালী বিহুৰ আজি উৰুকা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ উদ্দীপনাৰে উৰুকাৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহ বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ বাবে ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটক ধুনীয়া মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলা অনুষ্ঠিত হৈছে। হেঁপাহৰ ভোগালীৰ উৎসাহত অতিথি আপ্যায়নৰ বাবে অসমীয়া ৰাইজে পিঠা পনা জা জলপান প্ৰস্তুত কৰিছে। ভোগালী বিহু উপলক্ষে ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ভোগালী বিহু অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অমূল্য ধৰোহৰ বুলি ৰাজ্যপালগৰাকীয়ে অসমবাসীলৈ আগবঢ়োৱা মন্তব্যত উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো ভোগৰ উৎসৱ উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই উৎসৱ কৃষকৰ সমৃদ্ধি আৰু জাতীয় ঐক্যৰ প্ৰতীকস্বৰূপ বুলি মন্তব্য কৰে। উৰুকা উপলক্ষে ৰাজ্যৰ মন্ত্ৰী কৃষ্ণেন্দু পাল, বিধায়কদ্বয় ডঃ বৰ্মানন্দ ৰাজবংশী, পদ্ম হাজৰিকা তথা গুৰুঘটি বহুমুখী কৃষি প্ৰকল্প, দৰং জিলা পৰিষদ আৰু শিঙিবাৰী অঞ্চলৰ প্ৰতিনিধিসকলে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। গুৱাহাটী মহানগৰীৰ উজান বজাৰত উৰুকা উপলক্ষে মাছৰ বজাৰত আজি পুৱতি নিশাৰে পৰা ক্ৰেতাৰ ভিৰ পৰিলক্ষিত হয়। একেদৰে মহানগৰীৰ কলংপাৰ, বেলতলা, বামুনী মৈদাম, গণেশগুৰিৰ দৰে অন্যান্য বজাৰসমূহতো উৰুকাৰ লগভাতৰ যোগাৰ কৰিবলৈ ক্ৰেতা আৰু বিক্ৰেতাৰ বিপুল সমাগম হয়। ডিব্ৰুগড় জিলাতো ভোগালী বিহুৰ ব্যাপক আয়োজন কৰা হৈছে। জিলাখনৰ চকীডিঙিত আজি উৰুকা উপলক্ষে স্থানীয় বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকনে উপস্থিত হৈ ৰাজ্যবাসীক ভোগালী বিহুৰ উলগ জনোৱাৰ লগতে এফাকি বিহু গাই বিহুৰ শুভেচ্ছা জনায়। নগৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি ডাকৰঘাট যমুনা জলাহ বিলত পুৱাৰ ভাগতে মৎস্য শিকাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। জিলাখনৰ জাকৰুৱা বিলতো সহস্ৰাধিক লোকে মৎস্য শিকাৰত অংশগ্ৰহণ কৰিছে। শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰ অঞ্চলত থকা জেৰেঙা পথাৰৰ বিলসমূহৰ লগতে ভটিয়াপাৰাৰ বিলসমূহৰ পাৰত আজি পুৱাৰে পৰা মাছ ক্ৰয় কৰিবলৈ যথেষ্ট সংখ্যক লোক উপস্থিত হৈছে। গোৱালপাৰা আৰু ধুবুৰী জিলাতো বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে উলহ মালহেৰে উৰুকা পালনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ভোগালী বিহু উপলক্ষে ৰাজ্যবাসীক উৎসাহ উদ্দীপনাৰ মাজতে পথ সুৰক্ষা সন্দৰ্ভত সতৰ্কতা বজাই ৰাখিবলৈ পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে এইদৰে কয়।
ভোগালী বিহুৰ আজি উৰুকা। আজি সদৌ অসমবাসী ৰাইজলৈ আমি অসম চৰকাৰ পৰিবহন বিভাগৰ ফালৰ পৰা সেৱা আৰু শুভেচ্ছা জনাইছো। আগন্তুক দিনবিলাকত যাতে মেজি জুয়ে সকলো অপায় অমংগল দূৰ কৰাৰ লগতে পথটো যাতে কোনো আখৰিক্ৰিয়া নহয়, কোনো ধৰণৰ কোনো পথ দুৰ্ঘটনাই কাৰো যাতে জীৱনলৈ বিষাদ কঢ়িয়াই নানে, সকলো সময়তে যাতে সকলোৱে সজাগ আৰু সুৰক্ষিতভাৱে যান বাহন চলাই নিৰ্দিষ্ট গতিত গৈ গন্তব্য স্থানত সুৰক্ষিতভাৱে উপস্থিত হয়, তাৰ কাৰণে আমি সকলোকে বিনম্ৰ অনুৰোধ, আজি ভোগালী বতৰত ভোগৰ আনন্দৰ মাজত কোনো ব্যক্তিয়ে যাতে সুৰক্ষিত যাতায়াতৰ কথাটো পাহৰি নেপেলাই সকলো সময়তে পথত চলা নীতি নিয়মখিনি মানিহে যান বাহন চলায়।
ভোগালীৰ উৎসাহৰ মাজতে ৰাজ্যবাসীলৈ শোকৰ বাৰ্তা কঢ়িয়াই বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ আজি পুৱা 8:45 দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি নিউমনিয়াৰ ৰোগত আক্ৰান্ত হৈ থকা শিল্পীগৰাকীয়ে নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। 1960 চনত সংগীতৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰা প্ৰয়াত হাজৰিকাৰ 1968 চনত প্ৰথমখন এলবাম প্ৰকাশ পাইছিল। উত্তৰ কোঁৱৰ প্ৰতিমা বৰুৱা দেৱী নামৰ প্ৰথম এলবামৰ পাছত তেওঁ প্ৰভাতী পক্ষীৰ গান, উপপথ, বোৱাৰী ইত্যাদি বোলছবিত কণ্ঠদান কৰিছিল। তেওঁ বহু একক আৰু দ্বৈত এলবামতো কণ্ঠদান কৰিছিল। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ, বিশিষ্ট শিল্পীগৰাকীৰ শেষ চিত্ৰ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব বুলি পৰিয়ালে জানিবলৈ দিছে। ভাৰতীয় খাদ্য নিয়োগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হাজৰিকাৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰিছে। শিল্পীগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। এদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকালৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কাছাৰ জিলাৰ শিলচৰত সদ্যপ্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গোবিন্দ পুৰকায়স্থৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালক সাক্ষাৎ কৰে। ডঃ শৰ্মাই প্ৰয়াত নেতাগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। সাক্ষাৎ কৰাৰ পাছত অতীৱ কৰ্মপৰায়ণ প্ৰয়াত মন্ত্ৰীগৰাকী অসমৰ ৰাজনীতিৰ এজন মহিৰো আছিল বুলি সাংবাদিকৰ আগত ডঃ শৰ্মাই মন্তব্য কৰে। তেওঁ কয় যে অসমত বিজেপিৰ অন্যতম হোতা গোবিন্দ পুৰকায়স্থৰ মৃত্যুত ভাৰতীয় জনতা পাৰ্টীৰ সকলো কৰ্মী শোকত ভাগি পৰিছে। অনাগত সময়ত তেওঁৰ আদৰ্শ ভাৰতীয় জনতা পাৰ্টীয়ে অনুসৰণ কৰি যাব বুলি মুখ্যমন্ত্ৰীয়ে কয়। বৰাক উপত্যকা ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা আঁচনিৰ অধীনত কাছাৰ আৰু শ্ৰীভূমি জিলাত মহিলা হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। শ্ৰীভূমি জিলাৰ ক্ৰীড়া সন্থা খেলপথাৰত হোৱা কাৰ্যসূচীত 14,132গৰাকী মহিলাক 10,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। ইয়াৰ পাছত কাটিগড়া বিধানসভা সমষ্টিৰ ৰাজপুৰ খেলপথাৰত আৰু বৰশালা বিধানসভা সমষ্টিৰ শিলগুৰি খেলপথাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে চেক প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে ঠিকাভিত্তিক ট্যাধীক্ষকৰ মৰগীয়া মানচৰ বকেয়া আদায় দিবলৈ নিৰ্দেশ দিছে। সদৌ অসম টেট উত্তীৰ্ণ সমাজে দাখিল কৰা গোচৰ এটাৰ শুনানিৰ অন্তত ন্যায়াধীশ ৰবীন ফুকনৰ আদালতে 2019 চনৰ জুলাইৰ পৰা 2021 চনৰ ডিচেম্বৰলৈ 5% মৰগীয়া মানচৰ বকেয়া আৰু 2021 চনৰ জুলাইৰ পৰা 2022 চনৰ আগষ্টলৈ ক্ৰমে 11% আৰু 3% মৰগীয়া মানচৰ বকেয়া আদায় দিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে শিক্ষকসকলৰ বাবে 2019 চনৰ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ 5% তথা 2021 চনৰ পহিলা জুলাইৰ পৰা 11% আৰু 3% লগতে 2022 চনৰ পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ 3% মৰগীয়া মানচ আদায় দিছিল। এই মানচ তথা বকেয়া নিয়মে শিক্ষকসকলে লাভ কৰিছিল যদিও ঠিকাভিত্তিক শিক্ষকসকলক ইয়াৰ পৰা বঞ্চিত কৰা হৈছিল, যাৰ বিৰুদ্ধে সদৌ অসম টেট উত্তীৰ্ণ সমাজে ন্যায়ালয়ৰ কাষ চাপিছিল। জামুগুৰিহাটৰ ঢলাইবিল আৰু নাহাৰবাৰীৰ মাজৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অহা 6 ফেব্ৰুৱাৰীৰ পৰা 3 দিনীয়াকৈ হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশনৰ বাবে ব্যাপক প্ৰস্তুতি অব্যাহত আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া ভকতক আদৰিবলৈ জামুগুৰি ৰাইজ সাজু হোৱাৰ লগতে আই মাতৃসকলে হৰি নামেৰে সমন্বয় ক্ষেত্ৰখনি মুখৰিত কৰি ৰাখিছে। অলপতে সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই অধিৱেশনস্থলীত উপস্থিত হৈ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। 2026 বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফি আজি গুৱাহাটীলৈ অনা হ'ব। ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে বিশ্বকাপৰ ট্ৰফিক আদৰণি জনোৱাৰ বাবে বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। লোককৃষ্টি সংস্কৃতিৰে ফুটবল বিশ্বকাপৰ ট্ৰফিক আদৰণি জনোৱা হ'ব। বিমানবন্দৰৰ পৰা ট্ৰফি পুৱা সৰুসজা ষ্টেডিয়ামলৈ আৰু বিয়লি 3 বজাত বৰ্ষাপাৰাস্থিত এছিয়া ষ্টেডিয়ামলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিশা 8:10 বজাত এই ট্ৰফি উন্মোচন কৰাৰ কথা। এই কাৰ্যসূচীত প্ৰাক্তন বিশ্বকাপ বিজয়ী তথা ফিফাৰ প্ৰতিনিধি গিলবাৰ্টো ডা ছিলভা উপস্থিত থাকিব। ৰাজ্য চৰকাৰে ট্ৰফি চোৱাৰ বাবে বিনামূলীয়াকৈ 8-10 হাজাৰ অনুমতি পত্ৰৰ ব্যৱস্থা কৰিছে। লগতে আজি কেইখন মঞ্চতে এটি সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে, য'ত কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ কৰিব। গুৱাহাটী মহানগৰী যান বাহন আৰক্ষীয়ে বৰ্ষপাৰাত হ'বলগীয়া এই বিশেষ অনুষ্ঠানৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। হাফলং সমষ্টিৰ প্ৰাক্তন বিধায়ক, ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া বীৰভদ্ৰ হাগজাৰৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 75 বছৰ। তেওঁ 2016 চনত ভাৰতীয় জনতা পাৰ্টীৰ টিকটত হাফলং সমষ্টিৰ পৰা বিজয়ী হৈ অসম বিধান হ'বলৈ নিৰ্বাচিত হৈছিল। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। অসমৰ হেঁপাহৰ ভোগালী বিহুৰ আজি উৰুকা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ উদ্দীপনাৰে উৰুকাৰ আয়োজন। বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ আজি পুৱা দেহাৱসান। কাছাৰ আৰু শ্ৰীভূমি জিলাত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ আৰু গুৱাহাটীত 2026 বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফি আদৰৰ বাবে বিশেষ অনুষ্ঠান। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি দুপৰীয়া 1:40 বজাত শুনিবলৈ পাব। নমস্কাৰ।